আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ছুইজাৰলেণ্ডৰ ডাভোছত বিশ্ব অৰ্থনৈতিক মঞ্চৰ অধিৱেশনৰ আজি চতুৰ্থ দিনা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য আৰু স্বাস্থ্যসেৱা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা পাঁচজন অভিযুক্তৰ জামিন আবেদন সন্দৰ্ভত আজি শুনানি গ্ৰহণ, শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৰ শিলচৰত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ তিনিটা ভাষানীতি সম্পৰ্কীয় বক্তৃতানুষ্ঠানত অংশগ্ৰহণ আৰু 79 সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ দুখন খেলত আজি পঞ্জাৱৰ বিৰুদ্ধে কেৰালাৰ আৰু ওড়িশাৰ বিৰুদ্ধে মেঘালয়ৰ জয়লাভ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ছুইজাৰলেণ্ডৰ ডাভোছত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক মঞ্চৰ অধিৱেশনৰ চতুৰ্থ দিনা স্বাস্থ্য আৰু স্বাস্থ্যসেৱা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে অসমৰ অগ্ৰাধিকাৰৰ বিষয়সমূহক গোলকীয় মঞ্চলৈ লৈ যোৱাৰ উদ্দেশ্যে পাঁচখন দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব আৰু বিনিয়োগকাৰীসকলৰ সৈতে মত বিনিময় কৰিব। উল্লেখযোগ্য যে বিশ্বৰ ভালেকেইটা কোম্পানীয়ে অসমৰ বিভিন্ন খণ্ডত বিনিয়োগৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে। বিশ্বৰ বিভিন্ন কোম্পানীয়ে ৰাজ্যখনত প্ৰায় 1,00,000 কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ দিছে। ভাৰতৰ প্ৰতিনিধি মণ্ডলীৰ সৈতে ডাভোছত এই সন্মিলনত অংশগ্ৰহণ কৰা মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি সংবাদ মাধ্যমৰ আগত এই বিনিয়োগৰ প্ৰস্তাৱৰ বিষয়ে উল্লেখ কৰে। ইয়াৰ জৰিয়তে অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল উপকৃত হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে। ইতিমধ্যে এই সন্মিলনত অসমে 10খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা পাঁচজন অভিযুক্তৰ জামিন আবেদন সন্দৰ্ভত আজি কামৰূপ মহানগৰ জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতত শুনানি অনুষ্ঠিত হয়। শুনানিকালত অভিযুক্তৰ শ্যামকানু মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিন আবেদন দুখন প্ৰত্যাহাৰ কৰাৰ বাবে অভিযুক্ত দুজনৰ অধিবক্তাই আদালতৰ অনুমতি বিচাৰে। অসম চৰকাৰক প্ৰতিনিধিত্ব কৰা লোক অধিবক্তা জিয়া উল কামাৰে বিষয়টোৰ বিৰোধিতা নকৰাত আদালতে অভিযুক্ত দুজনৰ জামিন আবেদন প্ৰত্যাহাৰ কৰাৰ অনুমতি প্ৰদান কৰে। ইয়াৰ পাছত এই গোচৰৰ আন তিনিজন অভিযুক্ত অমৃত প্ৰভা মহন্ত, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ জামিন আবেদন সন্দৰ্ভত শুনানি অনুষ্ঠিত হয়। শুনানিৰ সময়ত লোক অধিবক্তাই অভিযুক্ত তিনিজনৰ জামিনৰ বিৰোধিতা কৰি আবেদন দাখিল কৰে। একেদৰে জুবিন গাৰ্গৰ পন্নী গৰিমা শইকীয়া গাৰ্গৰ হৈ ওকালতি কৰা অধিবক্তাগৰাকীয়েও অভিযুক্ত তিনিজনৰ জামিনৰ বিৰোধিতাৰে আদালতত আবেদন দাখিল কৰে। ন্যায়ালয়ে দুয়োপক্ষৰ যুক্তিতৰ্ক শুনাৰ পাছত 30 জানুৱাৰীত অভিযুক্ত তিনিজনৰ জামিন আবেদন সন্দৰ্ভত ৰায় প্ৰদানৰ দিন ধাৰ্য কৰে। শিলচৰৰ গুৰুচৰণ বিশ্ববিদ্যালয়ত আজি সাংবাদিক সমাজকৰ্মী ৰবিজিৎ চৌধুৰীৰ সোঁৱৰণত এখন বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ তিনিটা ভাষানীতি পৰৱৰ্তী পদক্ষেপ শীৰ্ষক বিষয়বস্তুৰে অনুষ্ঠিত এই বক্তৃতানুষ্ঠানত শিক্ষামন্ত্ৰী ডঃ অনুজ পেগু মুখ্য অতিথি হিচাপে উপস্থিত থাকে। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক ডঃ নিৰঞ্জন ৰায়ে এই বক্তৃতা অনুষ্ঠানত সভাপতিত্ব কৰে। অনুষ্ঠানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শিক্ষামন্ত্ৰী ডঃ পেগুৱে বৰ্তমান শিক্ষা ব্যৱস্থাত দুটা ভাষাৰ নীতিহে থকাৰ কথা উল্লেখ কৰে। বিভিন্ন ভাষা ভাষী লোকে পৰিপূৰ্ণ দেশত ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত কোনো এটা ভাষা জাপি দিয়াৰ নীতি নাই বুলি ডাক্তৰ পেগুৱে উল্লেখ কৰে।
মই সকলোকে স্পষ্ট কৰি দিওঁ যে আমাৰ মূলত টু লেংগুৱেজ এটা পলিচিহে মূলত চলি আছে। অৰ্থাৎ আমাৰ ছাত্ৰ ছাত্ৰীয়ে MIL পঢ়ে আৰু ইংৰাজী ভাষাটো পঢ়ে। আপাৰ প্ৰাইমেৰীত তেওঁলোকৰ বাবে অপচন থাকে যে এটা তৃতীয় ভাষা বিষয় পঢ়াৰ কাৰণে, আৰু ছেকেণ্ডেৰীত মাধ্যমিকত 9, 10, 11, 12 ইলেক্টিভ ছাবজেক্ট থাকে, তাত তেওঁলোকে কোনো ভাষা অধ্যয়ন কৰিবও পাৰে বা নকৰি তেওঁলোকে বেলেগ ভাষাও গ্ৰহণ কৰিব পাৰে। গতিকে কোনো ধৰণৰ আজিৰ তাৰিখত কোনো ভাষাক কোনো অঞ্চলত ইম্পোজ কৰা, জাপি দিয়াৰ পলিচি ভাৰত চৰকাৰৰো নাই, অসম চৰকাৰৰো নাই। সকলোৰে স্বাধীনতা আছে, নিজৰ ইচ্ছা অনুযায়ী, নিজৰ বাছনি অনুযায়ী ভাষা এটা বাছি লৈ পেলাই তাক শিকা।
কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি যোৰহাটত বিকশিত ভাৰত জি ৰামজী আইন সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে। এই আইনে শ্ৰমিকসকলক পূৰ্বৰ 100 দিনৰ পৰিৱৰ্তে 125 দিনৰ নিয়োগ নিশ্চিতি প্ৰদান কৰিব। নতুন আইনখনৰ অধীনত খেতিৰ বতৰত কৃষিকাৰ্যকো সাঙুৰি লোৱা হ'ব আৰু প্ৰযুক্তিৰ ব্যৱহাৰেৰে সমগ্ৰ প্ৰক্ৰিয়াটো অধিক স্বচ্ছ কৰি তোলা হ'ব। ইয়াৰ উপৰি গ্ৰামাঞ্চলৰ দীৰ্ঘকালীন সমৃদ্ধিত সহায় হোৱাকৈ স্থায়ী সম্পদ সৃষ্টিত গুৰুত্ব আৰোপ কৰা হ'ব। জনসাধাৰণৰ প্ৰত্যক্ষ অংশীদাৰিত্ব, স্বচ্ছ প্ৰশাসন ব্যৱস্থা আৰু গ্ৰামাঞ্চলৰ সম্পদ গঢ় দিয়াৰ লক্ষ্যৰে এই আইন ৰূপায়ণ কৰা হ'ব। মন্ত্ৰীগৰাকীয়ে আজি এই আইনৰ ৰূপায়ণৰ বিভিন্ন দিশ সম্পৰ্কে সাংবাদিকক অৱগত কৰে। মন্ত্ৰীগৰাকীয়ে আজি যোৰহাট কলেজৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকক ভৱিষ্যত গঢ়াৰ বাবে আগবাঢ়ি যাবলৈ উৎসাহিত কৰে। মত বিনিময় অনুষ্ঠানত জিলা আয়ুক্ত জয় শিৱানী আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰা উপস্থিত থাকে। আপোনালোকে সন্ধিয়াৰ উজনি অসমৰ বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ধেমাজি জিলাৰ চিলাপথাৰৰ কাৰেং চাপৰিত অহা 26-30 জানুৱাৰীলৈ দশম মিচিং যুৱ মহোৎসৱ অনুষ্ঠিত হ'ব। এই মহোৎসৱৰ বাবে 600 বিঘা ভূমি সামৰি প্ৰস্তুতি প্ৰায় অন্তিম পৰ্যায়ত উপনীত হৈছে। মহোৎসৱৰ অন্তিম দিনাৰ কাৰ্যসূচীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশ লোৱাৰ কথা। এই মহোৎসৱত প্ৰায় 10,000 প্ৰতিনিধি অংশ ল'ব বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে। মহোৎসৱৰ সৈতে সংগতি ৰাখি প্ৰদৰ্শনী, থলুৱা খাদ্যমেলা আদি অনুষ্ঠিত হ'ব বুলিও এগৰাকী উদ্যোক্তাই জানিবলৈ দিয়ে।
আমি তাকম মিচিং পৌৰিণ কেৱাং কেন্দ্ৰীয় সমিতিৰ উদ্যোগত অহা 26-30 জানুৱাৰীলৈকে আমি 5 দিনীয়া যি বৰ্ণাঢ্য এই দশম সংখ্যক মিচিং যুৱ মহোৎসৱটো আমি অনুষ্ঠিত কৰিছোঁ আৰু ইয়াতে আমাৰ 10,000 সাংস্কৃতিক প্ৰতিনিধি ইয়াত কম্পিটিশ্যনৰ কাৰণে আহিব, লৰিচালৰ গুমৰাগ আৰু ঢোল বাদন এনেকুৱা ধৰণৰ প্ৰতিযোগিতাসমূহ অংশগ্ৰহণ কৰিবৰ কাৰণে। আৰু ইয়াতে আমাৰ নৰ্থ ইষ্টৰ যিমান জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ নেতৃবৃন্দ তেওঁলোকে 29 তাৰিখে অতিথি হিচাপে অংশগ্ৰহণ কৰিব আৰু 30 তাৰিখে যিটো মূল আমাৰ মুকলি সভা তাতে আমাৰ মুখ্য অতিথিৰূপে ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী মাননীয় অমিত শ্বাহ ডাঙৰীয়া উপস্থিত থাকিব, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু ডাঙৰীয়া আৰু লগতে আমাৰ মিচিং অধ্যুষিত অঞ্চলৰ যিমানবোৰ MP MLA আৰু আমাৰ আবুটানি ক্লেনৰ যিবিলাক অৰুণাচলৰ আদি গালো নিচি তাগি নাপাতানিৰ মিনিষ্টাৰ আৰু তেওঁলোকৰ MLA সেইখিনি গোটেইখিনি আমাৰ অমিত শ্বাহ অহা দিনাখন তেওঁলোকে আহিব ইয়াতে।
শিৱসাগৰ জিলাৰ বৃহত্তৰ ৰংপুৰ মেডাম মেফি উদযাপন সমিতিৰ উদ্যোগত আৰু আটাচু জিলা সমিতিৰ সহযোগত অহা 30 জানুৱাৰীৰ পৰা 1 ফেব্ৰুৱাৰীলৈ আন্তঃৰাষ্ট্ৰীয় মেডাম মেফিৰ আয়োজন কৰা হৈছে। অৱশ্যে এইবাৰ প্ৰতিবছৰে মেডাম মেফিৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰি অহা ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাৰাথন বাতিল কৰা হৈছে বুলি উদযাপন সমিতিয়ে জনাইছে। ইয়াৰ পৰিৱৰ্তে 1 ফেব্ৰুৱাৰীত শিৱসাগৰৰ বৰপুখুৰী পাৰত ৰাজ্যিক ভিত্তিত হেৰিটেজ ৰাণৰ আয়োজন কৰা হ'ব। পুৰুষ আৰু মহিলাৰ 3টা শাখাত হ'বলগীয়া এই প্ৰতিযোগিতাত বিজয়ীসকলক নগদ ধনেৰে পুৰস্কৃত কৰা হ'ব বুলি উদযাপন সমিতিয়ে প্ৰকাশ কৰিছে। অসমত ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ পৰা লাভ কৰা ভ্ৰাম্যমান ষ্ট্ৰক গোটে ষ্ট্ৰকৰ চিকিৎসা ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা কৰিছে। এই উদ্যমৰ ফলত চিকিৎসাৰ সময় 24 ঘণ্টাৰ পৰা 2 ঘণ্টালৈ হ্ৰাস পাইছে আৰু ষ্ট্ৰকৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 1/3 হ্ৰাস পাইছে। একেদৰে ষ্ট্ৰকত ফলত বিকলাংগতা 8 গুণ হ্ৰাস পাইছে। ভ্ৰাম্যমান মোবাইল ষ্ট্ৰক গোটে ৰাজ্যৰ দূৰণিবটীয়া এলেকাৰ ৰোগীসকলক ক্ষীপ্ৰ সাহায্য আৰু চিকিৎসা প্ৰদানৰ পথ প্ৰশস্ত কৰিছে। ভ্ৰাম্যমান ষ্ট্ৰক গোটসমূহ এক প্ৰকাৰৰ ভ্ৰাম্যমান চিকিৎসালয় আৰু এই চিকিৎসালয় চিটি স্কেনাৰ, বিশেষজ্ঞৰ সৈতে দূৰ সংযোগ ব্যৱস্থাৰে চিকিৎসা গ্ৰহণৰ সুবিধা, ক্ষুদ্ৰ পৰীক্ষাগাৰ আৰু ৰক্ত নলিকাৰ ব্লকেজ খোলাৰ ঔষধেৰে সুসজ্জিত। ভ্ৰাম্যমান ষ্ট্ৰক ইউনিটৰ জৰিয়তে ৰোগীসকলক নিজৰ ঘৰতে বা ওচৰৰ এলেকাত ষ্ট্ৰকৰ ক্ষীপ্ৰ চিকিৎসা প্ৰদান কৰিব পৰা যায়। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ সঞ্চালক প্ৰধান তথা স্বাস্থ্য গৱেষণা বিভাগৰ সচিব ডঃ ৰাজীৱ বেহলে কয় যে ভাৰত ষ্ট্ৰকত আক্ৰান্ত ৰোগীসকলক এনেধৰণৰ চিকিৎসা সুবিধা আগবঢ়োৱা বিশ্বৰ 2খন দেশ। ডিব্ৰুগড়ৰ বৰবৰুৱা উন্নয়ন খণ্ডৰ মানকটা টেপৰ গাঁৱৰ অংগনবাড়ী কেন্দ্ৰৰ আন্তঃগাঁথনি উন্নীতকৰণ কাৰ্যৰ আজি মন্ত্ৰী প্ৰশান্ত ফুকনে আধাৰশিলা স্থাপন কৰে। 1,89,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই অংগনবাড়ী কেন্দ্ৰই অঞ্চলটোৰ শিশুসকলক প্ৰাৰম্ভিক শিক্ষা প্ৰদানত সহায় কৰাৰ লগতে মানৱ সম্পদ সৃষ্টিত অৰিহণা যোগাব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। জাগিৰোডৰ জোনবিলৰ পাৰত আজিৰে পৰা 24 জানুৱাৰীলৈ ঐতিহাসিক গুহা দেউৰজাৰ পৰম্পৰাগত জোনবিল মেলা অনুষ্ঠিত হৈছে। আজি পুৱা পতাকা উত্তোলন আৰু মাংগলিক অনুষ্ঠানেৰে এই মেলা আৰম্ভ হয়। গুভাৰজা দীপ সিং দেউৰজাই বন্তি প্ৰজ্বলনেৰে মেলাৰ শুভাৰম্ভ কৰে। মেলাথলীত আজি সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ অধ্যক্ষ ৰঞ্জীৱ শৰ্মা আৰু দীপ সিং দেউৰজাৰ লগতে মধ্য অসমৰ 21 গৰাকী তিৱাৰজাই জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। 79 সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত আজি চিলাপথাৰত অনুষ্ঠিত 2খন খেলৰ এখনত কেৰালা দলে পঞ্জাৱক 3-1 গ'লৰ ব্যৱধানত আৰু আনখনত মেঘালয় ওড়িশাক 1-0 গ'লত পৰাস্ত কৰে। পঞ্জাব আৰু কেৰালাৰ মাজৰ খেলখনত কেৰালাই প্ৰথমাৰ্ধৰ পৰাই আধিপত্য বিস্তাৰ কৰে আৰু যতীন্দৰ সিং ৰাণাই হেডেৰে দিয়া গ'লৰ সহায়ত 1 গ'লৰ অগ্ৰগতি লাভ কৰে। দ্বিতীয়াৰ্ধত যোৱাবাৰৰ ৰাণাৰ্ছ আপ কেৰালা দলে নিজৰ ছন্দ ঘূৰাই পায় আৰু খেলৰ 55 মিনিটত মনোজ এমৰ গ'লেৰে সমতা স্থাপন কৰে। পাছত মহম্মদ আজজলে 58 আৰু 62 মিনিটত 2টা গ'ল দি কেৰালাৰ বিজয় নিশ্চিত কৰে। মেঘালয় আৰু ওড়িশাৰ মাজৰ খেলখনত বেবী চান্দে 23 মিনিটত দিয়া একমাত্ৰ গ'লেৰে মেঘালয়ে ওড়িশাক পৰাভূত কৰি 3 পইণ্ট অৰ্জন কৰে। ইপিনে ঢকুৱাখনত ৰেলৱে আৰু ছাৰ্ভিচেছ দলৰ মাজত অনুষ্ঠিত প্ৰতিযোগিতাৰ খেলখন 1-1 গ'লত অমীমাংসিত হয়। প্ৰতিযোগিতাত কাইলৈ ঢকুৱাখনত হ'বলগীয়া এখন খেলত ঘৰুৱা দল অসম নগালেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন পুৱা 9 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ছুইজাৰলেণ্ডৰ ডাভোছত বিশ্ব অৰ্থনৈতিক মঞ্চৰ অধিৱেশনৰ আজি 4th দিনা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য আৰু স্বাস্থ্যসেৱা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা 5জন অভিযুক্তৰ জামিন আবেদন সন্দৰ্ভত আজি শুনানি গ্ৰহণ, শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৰ শিলচৰত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ 3টা ভাষানীতি সম্পৰ্কীয় বক্তৃতানুষ্ঠানত অংশগ্ৰহণ আৰু 79 সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ 2খন খেলত আজি পঞ্জাৱৰ বিৰুদ্ধে কেৰালাৰ আৰু ওড়িশাৰ বিৰুদ্ধে মেঘালয়ৰ জয়লাভ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব।